নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত চাহ জনগোষ্ঠীৰ 120গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই প্ৰাৰ্থীসকলক অসম আৰক্ষী আৰু গৃহ বিভাগৰ বিভিন্ন সঞ্চালকালয়ত নিযুক্তি দিয়া হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক সুকীয়াকৈ নিযুক্তি দি জনগোষ্ঠীটোলৈ এটা বিশেষ বাৰ্তা দিব বিচৰা হৈছে। তেওঁ কয় যে OBC হিচাপে সংৰক্ষিত আসনৰ উপৰিও চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলৰ বাবে 3% আসন অতিৰিক্তভাৱে সংৰক্ষণ কৰা হৈছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ উপৰিও প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিৰ ক্ষেত্ৰতো চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে 3% আসন অতিৰিক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ লগতে কয় যে জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই আসন সংৰক্ষণৰ ব্যৱস্থাই যথেষ্ট সহায় কৰিব। মেডিকেল শিক্ষাৰ ক্ষেত্ৰতো আসন সংৰক্ষণ বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে কেৱল আসন সংৰক্ষণেই নহয়, চাহ বাগিচাসমূহত বিদ্যালয় নিৰ্মাণ, চিকিৎসালয় নিৰ্মাণ, পথ পকীকৰণকে ধৰি সকলো আন্তঃগাঁথনি উন্নয়নৰ কাম দ্ৰুতগতিত আগুৱাই নিয়া হৈছে। আজিৰ এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি কেইবাগৰাকীও চাহ জনগোষ্ঠীৰ বিধায়ক উপস্থিত থাকে। ধেমাজি জিলাৰ চিমেনচাপৰি থানাৰ অন্তৰ্গত ডেকাপাম বিহবাৰীৰ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন 3জন লোক গুৰুতৰভাৱে আহত হয়। মৃত মহিলাগৰাকী হৈছে চিমেনচাপৰি দাধৰা গাঁৱৰ ফুলেশ্বৰী দত্ত। আহত লোককেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে চিমেনচাপৰি দিশৰ পৰা ডেকাপাম অভিমুখে গৈ থকা এখন 12-চকীয়া ট্ৰাক আৰু চিমেনচাপৰি অভিমুখে আহি থকা এখন ট্ৰেক্টৰৰ মাজত আজি সন্ধিয়া মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত ট্ৰাকখনত জুইৰ সূত্ৰপাত ঘটে আৰু ট্ৰাকখন জ্বলি উঠে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পাছত জুই নিৰ্বাপন কৰে। মৃত্যু হোৱা ফুলেশ্বৰী দত্ত আৰু আহত আন দুজন লোক ট্ৰেক্টৰখনেৰে ঘৰলৈ গৈ আছিল। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি 71খন পৌৰসভাৰ 664গৰাকী প্ৰাদেশিককৃত পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে দিয়া সকলোবোৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ বিজেপি চৰকাৰ বদ্ধপৰিকৰ।
আজি আমি পৌৰ নিগম নিকায় 664গৰাকী কৰ্মচাৰী বা বিষয়াক আজি আমি প্ৰাদেশিকৰণ কৰিছো। তাৰ ফলত এতিয়াৰ পৰা তেওঁলোক আন চৰকাৰী কৰ্মচাৰীৰ দৰে সমান সুবিধা লাভ কৰিব। নিয়মীয়া বেতন, নিয়মীয়া পেঞ্চন, নিয়মীয়া চিকিৎসাৰ ভাট্টা, ৰিইম্বাৰ্চমেণ্ট আৰু ছুটি, ELCL, প্ৰেগনেন্সি লিভ, যিমান চাইল্ড কেয়াৰ লিভ, যিমান চৰকাৰী কৰ্মচাৰীয়ে সুবিধা পায়, প্ৰতিটো সুবিধা আজিৰ পৰা আমাৰ নিগম নিকায়ৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এটা বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত পৰিলে।
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজচক্ৰৰ পাচনীয়াৰ গোচৰণীয়া পথাৰৰ 45 বিঘা ভূমি দখল কৰি বসবাস কৰা 54টা পৰিয়ালক আজি জিলা প্ৰশাসনে উচ্ছেদ কৰে। আৰক্ষীৰ এটা বৃহৎ দলৰ সহযোগত 7খনকৈ এক্সকেভেটৰেৰে উচ্ছেদ চলোৱা হয়। উচ্ছেদৰ সময়ছোৱাত জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা উপস্থিত থাকে। অহা 12 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া 4ৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলা উপলক্ষে আয়োজন কৰা সাহিত্যিক তথা শিক্ষাবিদ ডিম্বেশ্বৰ চলিহা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি ডিব্ৰুগড় জিলাৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ 5ম ষান্মাসিকৰ ছাত্ৰ কমল নয়ন দত্তই প্ৰথম স্থান লাভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী প্ৰিন্সি সন্দিকৈয়ে দ্বিতীয় স্থান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী মৌচুমী সোণোৱালে তৃতীয় স্থান লাভ কৰে। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাখনৰ বিষয় আছিল জীৱন গঢ়াত গ্ৰন্থৰ ভূমিকা। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।